আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্য চৰকাৰে অসম আৰক্ষী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাজ্যখনক মাদক দ্ৰব্য মুক্ত কৰাৰ লগতে যুৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ আসক্তি হ্ৰাস কৰিবলৈ বিশেষ ব্যৱস্থা লৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত নম্বৰ জালিয়াতিৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত 8 লোকক আটক। যোৰহাটৰ সেনা ছাউনীত বিগত বছৰত গ্ৰেনেড নিক্ষেপৰ ঘটনাৰ সৈতে জড়িত 3 অভিযুক্তক আজি NIAৰ আদালতত হাজিৰ। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ যদিও এতিয়াও 5 জিলাৰ 41,000ৰো অধিক লোক বানৰ কবলত। বিভিন্ন অঞ্চলত খহনীয়াই ব্যাপক ৰূপ ধাৰণ। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ। অসম চৰকাৰে ৰাজ্যখনক মাদক দ্ৰব্য মুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু বিগত সময়ছোৱাত অসম আৰক্ষীৰ সহযোগত ৰাজ্যখনে এই ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰে অসম আৰক্ষী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাজ্যখনৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহ আৰু যুৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ প্ৰতি আসক্তি হ্ৰাস কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি প্ৰকাশ কৰা মতে অসমত 2023-24 বৰ্ষত 7,274গৰাকী HIV পজিটিভ লোক চিনাক্ত হৈছে। আনহাতে চিনাক্ত হোৱা লোকসকলৰ ভিতৰত বেজীৰে মাদক দ্ৰব্য গ্ৰহণ কৰা লোক প্ৰায় 65% বুলি প্ৰকাশ কৰা হৈছে। ডঃ শৰ্মাই কয় যে মাদক দ্ৰব্য গ্ৰহণৰ ফলত মুঠ HIV পজিটিভ চিনাক্ত লোকৰ 65% আক্ৰান্ত হোৱাটো উদ্বেগজনক বিষয়। উল্লেখযোগ্য যে যোৱা বছৰত সৰ্বভাৰতীয় পৰ্যায়ত HIVত আক্ৰান্ত হৈ 35,864জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে অসমত 337জন লোকৰ এই ৰোগৰ ফলত মৃত্যু হৈছিল। আনহাতে যোৱা বছৰলৈকে লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনত 32,000ৰো অধিক লোকৰ দেহত HIV পজিটিভ থকাটো চিনাক্ত হৈছে। সৰ্বভাৰতীয় পৰ্যায়ত এই সংখ্যা 25,44,364 বুলি পৰিসংখ্যাত প্ৰকাশ পাইছে। গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত স্নাতক পৰীক্ষাত নম্বৰ জালিয়াতিত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ আৰু বৰপেটা ৰোড আৰক্ষীয়ে 8 লোকক আটক কৰিছে। লোককেইজনক বৰপেটা, ধুবুৰী, নগাঁও আৰু গুৱাহাটীৰ পৰা আটক কৰা হৈছে। বৰ্তমান বৰপেটা ৰোড আৰক্ষী থানাত লোককেইজনক জেৰা কৰি থকা হৈছে। আটকাধীন লোককেইজনৰ সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰি কৰা নাই। যোৰহাটৰ সেনা ছাউনীত বিগত বছৰত গ্ৰেনেড নিক্ষেপৰ ঘটনাৰ সৈতে জড়িত 3 অভিযুক্তক আজি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAৰ আদালতত হাজিৰ কৰোৱা হয়। এই অভিযুক্তকেইজন বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু অচ্যুত গগৈ বুলি জানিব পৰা গৈছে। আজি 3 অভিযুক্তক আদালতত হাজিৰ কৰোৱাই গোচৰৰ প্ৰতিলিপি প্ৰদান কৰা হয়। NIAৰ অভিযোগনামাত নাম উল্লেখিত আন এজন অভিযুক্ত পলাতক অৱস্থাত আছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAয়ে যোৱা বছৰ উগ্ৰপন্থী সংগঠন আলফাই যোৰহাটৰ এটা সামৰিক ঘাটিত গ্ৰেনেড নিক্ষেপ কৰা ঘটনাৰ সন্দৰ্ভত 4 অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। যোৰহাটৰ লিচুবাৰী সামৰিক ঘাটিত যোৱা 14 ডিচেম্বৰত এই ঘটনা সংঘটিত হৈছিল। উগ্ৰপন্থী সংগঠনটোৱে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সেনা ছাউনীসমূহত ষড়যন্ত্ৰৰ পৰিকল্পনাৰ অংশ হিচাপে এই ঘটনা সংঘটিত কৰিছিল। ইয়াৰ পূৰ্বে তিনিচুকীয়া জিলাৰ কাকোপথাৰৰ সেনা ছাউনীতো অনুৰূপ ঘটনা সংঘটিত হৈছিল। উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে 15 ডিচেম্বৰত এই ঘটনাৰ দায়িত্ব গ্ৰহণ কৰি এটা প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ম্যানমাৰত থকা আলফা স্বাধীনৰ স্বয়ম্ভূ কেপ্টেইন অভিজিৎ গগৈ আৰু সংগঠনটোৰ মুৰববী পৰেশ বৰুৱাই এই ষড়যন্ত্ৰৰ পৰিকল্পনা কৰিছিল বুলি প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 111 সংখ্যক খণ্ড। আনহাতে শ্ৰীমোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব মন কী বাতৰ প্ৰথমটো খণ্ড। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী দূৰদৰ্শন নিউজৰ উপৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটোৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ন্যায়াধীশসকলে সংবিধানৰ মতে কাম কৰাৰ লগতে সামাজিক ৰীতি নীতি অনুসৰি নিজৰ মতামত দিব নোৱাৰে বুলি আজি দেশৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে দেশৰ জনসাধাৰণে আদালতক মন্দিৰ হিচাপে গণ্য কৰে, সেয়েহে গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশসকল সংবেদনশীল আৰু সহানুভূতিশীল হ'ব লাগে বুলিও তেওঁ উল্লেখ কৰে। কলকাতা উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনৰ পুথিভঁৰালৰ দ্বিশতবাৰ্ষিকী উপলক্ষে আয়োজিত এটা বিশেষ অনুষ্ঠানত অংশ লৈ তেওঁ ন্যায়াধীশসকলক জনসাধাৰণৰ সেৱক বুলি অভিহিত কৰে। গোচৰৰ শুনানিৰ সময়ত অপৰাধৰ বিষয়ে কোনো পূৰ্ব ধাৰণা গঢ়ি তুলিব নালাগে বুলিও তেওঁ উল্লেখ কৰে। প্ৰযুক্তিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে আদালতে নিজৰ ভাষাত দিয়া সিদ্ধান্তক যিকোনো ভাষালৈ অনুবাদ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ 51,000ৰো অধিক আদেশ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। কৃষিমন্ত্ৰী অতুল বৰাই আজি গুৱাহাটীৰ সমীপৱৰ্তী কাহিকুছিত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত একেডৰা মাটিত বছৰ দুটা শস্যৰ খেতি সম্পৰ্কীয় এখন কৰ্মশালাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কৃষকৰ আয় বৃদ্ধিৰ বাবে একেটা বছৰত দুটা বা ততোধিক শস্যৰ খেতি কৰাৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে এই দিশত গুৰুত্ব আৰোপ কৰি শালি ধান চপোৱাৰ পাছত চন পৰি থকা ৰাজ্যৰ 1000 হেক্টৰ ভূমিত মাহজাতীয় শস্য সৰিয়হ খেতি কৰাৰ বাবে অভিলাষী প্ৰকল্প প্ৰস্তুত কৰি উলিয়াইছে। এই প্ৰকল্পৰ জৰিয়তে শালি ধান চপোৱাৰ পাছত চন পৰি থকা পথাৰসমূহক আয়ৰ উৎস হিচাপে গঢ়ি তুলিবলৈ কৃষকসকলক সহায় কৰা হ'ব। অসম কৃষি বিশ্ববিদ্যালয়ে শস্যৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ ব্যৱস্থাকে ধৰি আনুষংগিক বিভিন্ন তথ্য ডিজিটেল মাধ্যমেৰে কৃষকসকলক যোগান ধৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰি উলিওৱা দ্বিভাষিক মোবাইল এপ অনুষ্ঠানটো মুকলি কৰা হয়। সেনাবাহিনীৰ শ্বিলঙৰ নিযুক্তি কাৰ্যালয়ে মধ্য অসমৰ কাৰিখন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে অহা 23 জুলাইৰ পৰা 27 জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। মিছামাৰীৰ সেনা ছাউনীৰ জেজবেন ষ্টেডিয়ামত এই সমাৱেশ অনুষ্ঠিত হ'ব। চলিত বৰ্ষৰ যোৱা এপ্ৰিল মাহৰ পৰা মে মাহলৈ সাধাৰণ প্ৰৱেশ পৰীক্ষাত নিৰ্বাচিত হোৱা পৰীক্ষাৰ্থীয়েহে এই সমাৱেশত অংশ ল'ব পাৰিব। প্ৰাৰ্থীসকলে ফলাফল তথা অন্যান্য গুৰুত্বপূৰ্ণ তথ্যৰ বাবে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in লগ ইন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন আৰু কৰ্মক সামৰি ৰচনা কৰা 3খন গ্ৰন্থ উন্মোচন কৰিব। শ্ৰীনাইডুৰ 75 বছৰীয়া জন্মদিনৰ সৈতে সংগতি ৰাখি এই গ্ৰন্থ 3খন উন্মোচন কৰা হ'ব। হায়দৰাবাদৰ গাছিবলীৰ অন্বয় প্ৰেক্ষাগৃহত প্ৰাক্তন উপ ৰাষ্ট্ৰপতিগৰাকীৰ জন্মদিন উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিখনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
ৰাজ্যখনৰ বান পৰিস্থিতি প্ৰায় সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 383খন গাঁৱৰ 41,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। 129টা আশ্ৰয় শিবিৰত 14,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক 103টা আশ্ৰয় শিবিৰত 13,000ৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজি, কাছাৰ আৰু বৰপেটা জিলাত বিভিন্ন অঞ্চল প্লাৱিত হৈ আছে। এই বানত প্ৰায় 85,000 পশুধনৰ ক্ষতি হৈছে। তিনিচুকীয়া জিলাত বিগত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণৰ ফলত নৈ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। ইফালে ব্ৰহ্মপুত্ৰ আৰু নদীহিং নৈৰ পানী বাঢ়ি অহাৰ ফলত বহু অঞ্চলত খহনীয়া সমস্যাই দেখা দিছে। জিলাখনৰ গুইজানৰ সমীপৰ নতুন গাঁও বাঢ়নী পানীয়ে বুৰাই পেলোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ধাৰাসাৰ বৰষুণ আৰু বাঢ়নী পানীৰ মাজতে ওদালগুৰি জিলাত বনৰীয়া হাতীৰ উপদ্ৰৱে জনসাধাৰণক আহুকালত পেলাইছে। জিলাখনৰ কলাইগাঁৱত আজি নৈ পাৰ হওঁতে এজন লোকক নোৱা নৈৰ সুতে উটুৱাই লৈ যায়। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ লগতে NDRF আৰু SDRFয়ে লোকজনক উদ্ধাৰৰ চেষ্টা চলাইছে। ইপিনে বানৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন ঠাইত খহনীয়াৰ সমস্যাই ভাবুকিৰ সৃষ্টি কৰিছে। গোলাঘাট জিলাৰ খুমটাইত গেলাবিল নৈৰ খহনীয়াই জলজীৱন বিপৰ্যস্ত কৰি তুলিছে। অঞ্চলটোৰ কেইবাশ ভূমি গেলাবিলৰ বুকুত জাহ গৈছে। একেদৰে ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ বামুন গাঁৱৰ বুঢ়ীদিহিং নৈৰ খহনীয়াই ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। গাঁওখনৰ কেইবাহাজাৰ বিঘা কৃষিভূমি আৰু অনুষ্ঠান প্ৰতিষ্ঠান নৈত জাহ যোৱাৰ লগতে শেহতীয়াকৈ গাঁওখনৰ এটা পথৰ বৃহৎ অংশ নৈত জাহ গৈছে। ইফালে নগাঁও জিলাৰ কামপুৰত হোৱা বানৰ ফলত কেইবাটাও পকীপথ খহি যোৱাত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। পথটো মেৰামতিৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি সৰ্থেবাৰী নসত্ৰত কৃষ্ণগুৰুৰ সেৱাশ্ৰমত উপস্থিত হয়। নতুন চৰকাৰৰ মন্ত্ৰী হিচাপে সেৱাশ্ৰমখনত উপস্থিত হৈ শ্ৰীসোণোৱালে সেৱা জনোৱাৰ লগতে বৰ্তমানৰ গুৰু প্ৰেমানন্দ প্ৰভুক সাক্ষাৎ কৰে। তেওঁ লগতে মানৱ সেৱাক অগ্ৰাধিকাৰ দি সমাজৰ পৰা অশুভ শক্তি নাশ কৰাৰ লক্ষ্যৰে কাম কৰি যাব বুলি মন্তব্য কৰে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি চৰাইদেউ জিলা ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনত উপস্থিত হৈ আয়ুক্ত কাৰ্যালয়ত খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলাখনৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে বিভিন্ন বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়ববীয়া উপস্থিত থাকে। তিনিচুকীয়া জিলাৰ অধীনৰ উপজিলাসমূহৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ উদ্দেশ্যে আজি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক ভাস্কৰ শৰ্মা, ৰূপেশ গোৱালা আৰু জিলাখনৰ আয়ুক্ত স্বপ্নীল পাল উপস্থিত থাকে। উপজিলাৰ কাৰ্যকৰীকৰণে জিলাখনৰ প্ৰশাসনিক আৰু আনুষংগিক কামসমূহ সুচল কৰি তুলিব বুলি আশা কৰা হৈছে। মন্ত্ৰী শ্ৰীকিষাণে আজি জিলাসমূহৰ উন্নয়নৰ সৈতে জড়িত বিষয় সন্দৰ্ভত কেতবোৰ দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে জিলা প্ৰশাসনক দায়িত্ব সহকাৰে যাৱতীয় কামসমূহ কৰি যাবলৈ আহান জনায়। কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে শিক্ষক আৰু কৰ্মচাৰীক অৱসৰকালীন লাভালাভ প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পৰিদৰ্শকৰ কাৰ্যালয়ে আজি পাণবজাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত জিলাখনৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ পৰা কাইলৈ অৱসৰ ল'বলগীয়া চাৰিগৰাকী শিক্ষকক অৱসৰৰ এদিন পূৰ্বেই পেঞ্চন সম্পৰ্কীয় নথিসমূহ প্ৰদান কৰে। অনুষ্ঠানত পৰিদৰ্শকগৰাকীয়ে অৱসৰ গ্ৰহণ কৰিবলগীয়া শিক্ষক কৰ্মচাৰীসকলৰ পেঞ্চনৰ সৈতে জড়িত সকলো তথ্য পাতি দুমাহৰ আগতে জমা দিবলৈ আহান জনায়। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডঃ পি অশোক বাবুৱে আজি বৰপেটা জিলাৰ নৈপৰীয়া পূব মৌচৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ চৰ অঞ্চলৰ স্বাস্থ্যসেৱাৰ ব্যৱস্থা সম্পৰ্কে পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে এই স্বাস্থ্য কেন্দ্ৰটোৱে জিলাখনৰ পূব দিশৰ চৰ অঞ্চলসমূহৰ বৃহৎ অংশ সামৰি স্বাস্থ্যসেৱা আগবঢ়াই আহিছে। আয়ুক্ত সচিবগৰাকীয়ে কেন্দ্ৰটোত উপস্থিত হৈ বানৰ সময়ত ৰাইজক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ লগতে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ উপস্থিতি সম্পৰ্কে বুজ লয়। তেওঁ পৰ্যবেক্ষণৰ সময়ত সৰ্বাধিক প্ৰয়োজনীয় ঔষধবোৰ পৰ্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈ আহান জনায়। সমান্তৰালভাৱে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ নিয়মীয়া উপস্থিতিও নিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰে। যোৰহাট জিলা প্ৰশাসনে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে যোৰহাট জিলা দিৱস উদযাপন কৰিছে। দিৱসৰ প্ৰথম দিনা কাৰ্যসূচী হিচাপে জিলা আয়ুক্তৰ কাৰ্যালয়ত 41গৰাকী বিশিষ্ট ব্যক্তিয়ে 41খন পতাকা উত্তোলন কৰে। অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে জিলাবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাইজৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনায়। জিলা দিৱসৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানত জিলাখনক যক্ষ্মা ৰোগ মুক্ত কৰাৰ লক্ষ্যৰে মৰমৰ যোৰহাটৰ অধীনত বিশেষ সাক্ষৰ অভিযানৰ লগতে হাতত প্ৰাচীৰ পত্ৰিকা উন্মোচন আৰু গ্ৰন্থদান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন আৰু সমাজৰ ভূমিকা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱশৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 2662325 নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। চাহপাতৰ গুণগত মান পৰীক্ষা কৰিবলৈ ৰাজ্য চৰকাৰৰ উদ্যোগত আজি প্ৰথমখন ভ্ৰাম্যমান পৰীক্ষণ বাহন মুকলি কৰা হয়। উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত এই পৰীক্ষণ বাহন আনুষ্ঠানিকভাৱে মুকলি কৰে। কৃষি বিভাগৰ তৰফৰ পৰা জনোৱা মতে এই বাহনখনে কৃষকক কেইবাটাও দিশত লাভান্বিত কৰিব। এই পৰীক্ষণৰ সুবিধাই ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানৱ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া বিধি 100% মানি চলাটো নিশ্চিত কৰিব। দ্বিতীয়তে সেউজীয়া চাহপাত আৰু প্ৰস্তুত কৰা চাহৰ উচিত মূল্য লাভত সহায়ক হ'ব। পৰীক্ষণ বাহনখনে অসমৰ চাহৰ ৰপ্তানি বৃদ্ধিতো সহায় কৰিব বুলি আশা কৰা হৈছে। ভাৰত আজি বাৰ্বাডোজত হ'বলগীয়া ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:00 আৰম্ভ হ'ব। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক 68 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত আফগানিস্তানক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকা এইবাৰৰ প্ৰতিযোগিতাত বৰ্তমানলৈকে এখনো খেলত পৰাজিত হোৱা নাই। ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ এইখন অন্তিমখন খেল হ'ব। ভূটানত অনুষ্ঠিত ইণ্ডো ভূটান কমফু ৱুছু প্ৰতিযোগিতাত বাক্সা দুগৰাকীৰ খেলুৱৈয়ে পদক লাভ কৰিছে। প্ৰতিযোগিতাত বীৰজন বসুমতাৰীয়ে সোণৰ পদক আৰু চুমলন বসুমতাৰীয়ে ৰূপৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে অসম কমফু ফেডাৰেচনৰ সহযোগত এই প্ৰতিযোগিতাত জিলাখনৰ 3গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ৰাজ্য চৰকাৰে অসম আৰক্ষী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাজ্যখনক মাদক দ্ৰব্য মুক্ত কৰাৰ লগতে যুৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ আসক্তি হ্ৰাস কৰিবলৈ বিশেষ ব্যৱস্থা লৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত নম্বৰ জালিয়াতিৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত 8জনক আটক। যোৰহাটৰ সেনা ছাউনীত বিগত বছৰত গ্ৰেনেড নিক্ষেপৰ ঘটনাৰ সৈতে জড়িত 3জন অভিযুক্তক আজি NIAৰ আদালতত হাজিৰ। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ যদিও এতিয়াও পাঁচখন জিলাৰ 41,000ৰো অধিক লোক বানৰ কবলত। বিভিন্ন অঞ্চলত খহনীয়াৰ ব্যাপক ৰূপ ধাৰণ। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।